এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অসম সাহিত্য সভাৰ সপ্তমীতম পাঠশালা অধিৱেশনৰ সামৰণি, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, ৰাজ্যৰ 12,375খন বিদ্যালয়ত গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ, অসমতো বিশ্ব কৰ্কট ৰোগ দিৱস পালন, ৰোগৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ বক্সিঙত লাভলীনা বৰগোহাঁই অভিনৱ শইকীয়াৰ পদক নিশ্চিত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। নাট্যনগৰী পাঠশালাত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তমীতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি পুৱা অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে উদ্বোধন কৰা এই সন্মিলনত কেইবাটাও ছাত্ৰ সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেশ কলিতাই উদ্বোধন কৰা এই সন্মিলনত দৈনিক অসম কাকতৰ প্ৰাক্তন সহযোগী সম্পাদক বেদব্ৰত মিশ্ৰই প্ৰতিনিধি হিচাপে অংশ লয়। দিনৰ ভাগত অনুষ্ঠিত আকাশ শীৰ্ষক মহিলাসকলৰ প্ৰতিভা বিকাশৰ অনুষ্ঠানটি ধেমাজিৰ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ বিনীতা চৌধুৰী গাৰদিয়াই উদ্বোধন কৰে। বিয়লি সভাৰ মূল মঞ্চত নাট্য সন্মিলন আৰু গ্ৰন্থমেলাৰ বাকৰিত আজীৱন সভ্য সন্মিলন অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানতে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীক অসম সাহিত্য সভাই জীৱনজোৰা সাহিত্য প্ৰাণ সন্মান আৰু নৃপেন্দ্ৰনাথ ভাগৱতীক সেৱা প্ৰাণ সন্মান প্ৰদান কৰাৰ কথা সাহিত্য সভাৰ বিদায়ী প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই প্ৰকাশ কৰিছে। আজি সন্ধিয়াৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অধিৱেশনৰ সামৰণি মৰা হ'ব। সাহিত্য সভাৰ এই অধিৱেশন সন্দৰ্ভত অধিৱেশনথলীৰ পৰা এয়া আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
জিলা সদৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত পাঠশালা অধিৱেশন এইবাৰ বাণিজ্য মেলা প্ৰত্যাহাৰ কৰি তাৰ সলনি ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সম্পূৰ্ণ পৰিকল্পনা আৰু তত্বাৱধানত বিজ্ঞান মেলা অনুষ্ঠিত কৰা হৈছে, য'ত প্ৰতিদিনে বিজ্ঞান মেলা লোকে লোকায়ন হৈ পৰা দেখা গৈছে। অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় ৰিফাইনাৰী, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী ৰিফাইনাৰী, আৰণ্যক, ভাৰতীয় সেনা, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰকে ধৰি প্ৰায় 22টা প্ৰতিষ্ঠানে 500 কোটি টকাৰো অধিক বৈজ্ঞানিক সামগ্ৰীৰে ভাগ লোৱা এই বিজ্ঞান মেলাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে। 55,000 বৰ্গফিটত অনুষ্ঠিত হোৱা এই বিজ্ঞান মেলা অসম সাহিত্য সভাৰ অধিৱেশনত নতুন সংযোজন কৰিব বিচৰা হৈছে। উল্লেখ্য যে 1987চনত পাঠশালাত অনুষ্ঠিত 53 সংখ্যক অধিৱেশনত প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা সংযোজন কৰি এক ইতিহাস ৰচনা কৰাৰ লেখীয়াকৈ এইবাৰ বাণিজ্য মেলাৰ সলনি বিজ্ঞান মেলা অনুষ্ঠিত কৰি এক নতুন দিশ উন্মোচন কৰাৰ প্ৰয়াস কৰা হৈছে। আনহাতে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। অধিৱেশনত অসম জনগোষ্ঠীয় গ্ৰাম্য জীৱনৰ ৰূপৰেখা থলী শীৰ্ষক এক মঞ্চৰ জৰিয়তে অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণ যে গঠিত হৈছে তাৰেই প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে।
অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে দ্বিতীয়বাৰৰ বাবে আয়োজিত এডভান্টেজ আছাম সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক নতুন দিল্লীত সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে শ্ৰীজয়শংকৰে দেশৰ এক্ট ইষ্ট নীতিত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত এডভান্টেজ আছামৰ কাৰ্যসূচীত আলোকপাত কৰিব বুলি আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই লগতে এই সন্মিলনৰ পৰিপ্ৰেক্ষিতত তেওঁৰ ভূটান, দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণসূচীৰ বিষয়ে মন্ত্ৰীগৰাকীক আভাস দিয়ে। উল্লেখযোগ্য যে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত আছে। এই শীৰ্ষ সন্মিলনৰ সৈতে সংগতি ৰাখি এখন আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰদৰ্শনী উপসমিতিৰ বিষয়াসকলৰ সৈতে প্ৰদৰ্শনীৰ আয়োজনৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। তেওঁ লগতে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ প্ৰদৰ্শনীথলীও পৰিদৰ্শন কৰে। অসমত গঢ়ি উঠা বিনিয়োগৰ অনুকূল বাতাবৰণ, সামৰ্থ আৰু সম্ভাৱনাক এই প্ৰদৰ্শনীত প্ৰতিফলিত কৰা হ'ব। প্ৰদৰ্শনীত টাটা গ্ৰুপ, ৰিলায়েন্স, আদানী আদি আগশাৰীৰ ভাৰতীয় কোম্পানীৰ লগতে কেইবাটাও বহুজাতিক কোম্পানী আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্ৰণী ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে ভাগ ল'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। আজিৰ বৈঠকত প্ৰদৰ্শনী উপসমিতিৰ দায়িত্বত থকা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠীৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশ লোৱাৰ বাবে অহা 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। সন্মিলনৰ অংশ হিচাপে 24 ফেব্ৰুৱাৰীত হ'বলগীয়া সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানতো প্ৰধানমন্ত্ৰীয়ে অংশ লোৱাৰ কথা। 25 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰীয়ে উপস্থিত থাকিব। 5খন সহযোগী দেশে অংশ ল'বলগীয়া এই সন্মিলনত 5 শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ অনুজ পেগুৰ উপস্থিতিত আজি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু উদ্যোগ বাণিজ্য কেন্দ্ৰৰ সহযোগত যুৱ দলত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যৰ ব্যৱসায়িক সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনি উন্নয়ন পদক্ষেপসমূহৰ জৰিয়তে আগবাঢ়ি যাবলৈ উদ্যোগীসকলক উৎসাহিত কৰে।
ৰাজ্যৰ 12,375খন বিদ্যালয়ত আজি গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। গুণোৎসৱৰ আজি প্ৰথম দিনা বিদ্যালয়সমূহৰ স্বমূল্যায়ন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা, মাটিয়া, দুধনৈ আৰু লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 1,574খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীত অধ্যয়নৰত 1,63,872গৰাকী ছাত্ৰ-ছাত্ৰীৰ বহিমূল্যায়ন কৰা হ'ব। ইয়াৰ বাবে জিলাখনত 676গৰাকী বিষয়াক বহিমূল্যায়ক হিচাপে নিয়োগ কৰা হৈছে। দৰং জিলাত এই পৰ্যায়ত 1,178খন বিদ্যালয়ৰ 1,30,230গৰাকী ছাত্ৰ-ছাত্ৰীৰ বহিমূল্যায়ন কৰা হ'ব। আজিৰ স্বমূল্যায়নৰ অন্তত কাইলৈৰ পৰা 571গৰাকী বহিমূল্যায়কে গুণোৎসৱৰ কাৰ্যসূচীত ভাগ ল'ব। উল্লেখযোগ্য যে ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাছাৰ, ডিমাহাচাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰী জিলাত অহা 7 ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰ পূৰ্বে ৰৈ যোৱা একাংশ বিদ্যালয়তো গুণোৎসৱ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত মুঠ 4,967গৰাকী বহিমূল্যায়কে 1,78,275গৰাকী শিক্ষাৰ্থীৰ বহিমূল্যায়ন কৰিব। আজি বিশ্ব কৰ্কট দিৱস। কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত আক্ৰান্তসকলৰ সহনশীলতা বৃদ্ধি তথা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ সহযোগিতাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 4 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ মূল বিষয় হৈছে ইউনাইটেড বাই ইউনিক। এই দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু অসম কৰ্কট পৰিচৰ্যা সংস্থাৰ সহযোগত আজি চৰাইদেউ জিলা চিকিৎসালয়ৰ সভাকক্ষত বিশ্ব কৰ্কট ৰোগ দিৱসৰ কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সমল ব্যক্তিসকলে এই ৰোগৰ সজাগতা আৰু চিনাক্তকৰণ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেজপুৰ কৰ্কট কেন্দ্ৰৰ উদ্যোগত আজি এটা চাইকেল সমদল উলিয়াই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। ইয়াৰ পাছতে এখন সজাগতা সভাও অনুষ্ঠিত হয়। দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগতো আজি দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। এই উপলক্ষে উলিওৱা সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণকাৰীসকলে মাদক দ্ৰব্য সেৱন বিৰোধী আৰু কৰ্কট ৰোগ প্ৰতিৰোধী শ্লোগান দিয়ে। ইয়াৰ পাছতে এখন সজাগতা সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পৰা চালাকাটিলৈ আজি কৰ্কট ৰোগৰ সজাগতামূলক এটা মটৰচাইকেল সমদল উলিওৱা হয়। মৰিগাঁও ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আজি জিলাখনৰ পবিতৰাহাট ভৱনত কৰ্কট ৰোগৰ বিৰুদ্ধে এখন সজাগতা সভা আয়োজন কৰা হয়। মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে উদ্বোধন কৰা এই সভাত মুখ্য অতিথিৰূপে অংশ লৈ ভাৰতীয় কেন্সাৰ কেয়াৰ সংস্থাৰ অধ্যক্ষ তথা জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই ৰোগৰ সজাগতা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে
আজি এই সভাভাগৰ জৰিয়তে ৰাইজৰ মাজত কৰ্কট ৰোগৰ সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিলে আৰু তাৰ সমান্তৰালভাৱে দীপিকা কেন্সাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমাৰ এই মেমোগ্ৰাফী ভেনখন আহিছে। আজি 35গৰাকী মহিলাৰ মেমোগ্ৰাফীৰে টেষ্ট কৰা হ'ব আৰু মূল উদ্দেশ্য হৈছে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা। কৰ্কট ৰোগৰ ক্ষেত্ৰত সময়মতে যদি আমি চিকিৎসা লওঁ, আমি সকলোৱে জানো যে সম্পূৰ্ণভাৱে কৰ্কট ৰোগৰ ওপৰত জয়লাভ কৰিব পাৰে, এই ৰোগ নিৰ্মূল কৰিব পাৰে আৰু এই ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসন তথা ধপাত নিবাৰণ কোষে তথা আমাৰ জিলা স্বাস্থ্য বিভাগে যিখিনি কাৰ্যসূচী হাতত লৈছে বা যিখিনি কাম তেওঁলোকে কৰি আহিছে তাৰ মই শলাগ লৈছো, তেওঁলোকক মই ধন্যবাদ জনাইছো। কিন্তু এই পৰিশ্ৰম বা তথা এই পৰিকল্পনা আমাৰ অবিৰত থাকিব লাগিব আৰু এই ধৰণে আমি গাঁওবোৰৰ মাজলৈ আমি সজাগতা তথা সময়মতে চিকিৎসা লোৱাৰ এই বাৰ্তা আমি আগবঢ়াই লৈ যাব লাগিব আৰু সময়মতে কৰ্কট ৰোগৰ আমি চিনাক্তকৰণ কৰিব লাগিব। এই হৈছে আমাৰ মূল উদ্দেশ্য। ইয়াৰ জৰিয়তে আমি কৰ্কট ৰোগৰ ওপৰত মই জয়লাভ বুলি নকওঁ, কিন্তু আমি কৰ্কট ৰোগটো নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমি বহুখিনি আগবাঢ়িব পাৰিম।
বৰপেটাৰ কৰ্কট চিকিৎসা কেন্দ্ৰৰ চৌহদৰ পৰা আজি এই ৰোগৰ সজাগতা সমদল উলিওৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে এই দিৱস কৰ্কট ৰোগীসকলৰ সৈতে তেওঁলোকৰ পৰিয়ালৰ সহনশীলতা আৰু প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ মনোভাৱক শ্ৰদ্ধা জনোৱাৰ বাবে পালন কৰা হয়। এই ৰাজ্যখনত এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা উৎকৃষ্ট চিকিৎসা সেৱাৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গোৱালপাৰা জিলাৰ প্ৰতিটো চৰকাৰী বিভাগৰ ভূমি, এই বিভাগসমূহে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ তথ্য প্ৰধানমন্ত্ৰীৰ গতি শক্তি যোজনাৰ পৰ্টেলত আপলোড কৰাৰ বিষয়ত আজি গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। সভাত প্ৰধানমন্ত্ৰীৰ গতি শক্তি যোজনাৰ গোৱালপাৰা জিলাৰ নডেল বিষয়া তথা সহকাৰী আয়ুক্ত অনুপম দাসে এই যোজনা সন্দৰ্ভত বিশদভাৱে বৰ্ণনা কৰে। আমাৰ পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে কোকৰাঝাৰ আৰক্ষীৰ সহযোগত জিলাখনত অভিযান চলাই কালি নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি জেহাদী কাৰ্যকলাপ চলাই থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি অভিযান চলাই গ্ৰেপ্তাৰ কৰা লোকজন নাছিমুদ্দিন এছ কে বুলি প্ৰকাশ কৰিছে। ধৃত নাছিমুদ্দিন জেহাদী সংগঠন আনচাৰুল্লাহ বাংলা আৰু জামাতুল মুজাহিদিনৰ সক্ৰিয় সদস্য বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। লোকজনক জেৰা কৰাৰ বাবে গুৱাহাটীলৈ অনাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই অধিক সোধা পোছাৰ বাবে আৰক্ষীয়ে সাতদিনৰ বাবে জিম্মাত লৈছে। তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা মতে ধৃত নাছিমুদ্দিন জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হোৱা নুৰুল ইছলাম মণ্ডল নামৰ লোকজনৰ ঘনিষ্ঠ আছিল। তেওঁলোকে অস্ত্ৰ শস্ত্ৰ আহৰণ আৰু আই ই ডি প্ৰস্তুত কৰাকে ধৰি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অভিসন্ধি কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে যোৱা বছৰৰ 18 ডিচেম্বৰত আৰক্ষীয়ে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদিনৰ 8 জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। অহা 6 ফেব্ৰুৱাৰীৰ পৰা যোৰহাটত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে। যোৰহাট জিলাৰ মহবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনলৈ ভকত বৈষ্ণৱসকলক আদৰাৰ বাবে আদৰণি সমিতিয়ে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ খাৰুগত কৰি যোৰহাট জিলা শাখাৰ আতিথ্যত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগিতাত আয়োজিত এই অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলে অংশ ল'ব। আজি মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ নামঘৰত ধৰ্মধ্বজা প্ৰতিষ্ঠা কৰা হয়। লখিমপুৰ জিলাৰ শিক্ষাৰ সৈতে জড়িত স্বেচ্ছাসেৱী অনুষ্ঠান শিক্ষাসাৰথীয়ে আজি অনুষ্ঠানটোৰ 3 বছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ সৈতে সংগতি ৰাখি পিতৃ মাতৃহীন ভালেমান শিক্ষাৰ্থীৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। কাকৈ নপাম প্ৰাথমিক বিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত অনুষ্ঠানটোৰ সদস্যসকলৰ লগতে কেইবাগৰাকীও শিক্ষা বিষয়াও উপস্থিত থাকে। শিৱসাগৰ জিলাত আজি টাই আহোম ছাত্ৰ সন্থাই জিলাখনৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ 500ৰো অধিক সদস্যই শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰৰ পৰা সমদল উলিয়াই বিক্ষোভ প্ৰদৰ্শন কৰে। জিলা প্ৰশাসন আৰু চৰকাৰৰ অৱহেলাৰ বাবে আহোম ৰাজত্বকালৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ অৱক্ষয় হোৱাৰ লগতে অবৈধ দখলৰ কবলত পৰিছে বুলি ছাত্ৰ সন্থাই অভিযোগ তোলে। শোণিতপুৰ জিলাত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ সফল আয়োজন নিশ্চিত কৰাৰ বাবে আজি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উপস্থিতিত আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত খেলপথাৰসমূহ সাজু কৰি তোলা, খেলুৱৈসকলৰ পৰিবহণৰ ব্যৱস্থা, বাজেট আবণ্টন আৰু আনুষংগিক বিষয়সমূহ গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ বক্সিঙৰ মহিলাৰ 75 কিলোগ্ৰাম শাখাত অলিম্পিক পদকজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত তেওঁ উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দ্বীক 5-0 ব্যৱধানত পৰাজিত কৰি পদক নিশ্চিত কৰে। একেদৰে পুৰুষৰ 71 কিলোগ্ৰাম শাখাত অসমৰ নৱাগত বক্সাৰ অভিনৱ শইকীয়ায়ো ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। আজি কোৱাৰ্টাৰ ফাইনেলত তেওঁ উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দ্বীক 5-2 ব্যৱধানত পৰাজিত কৰে। নগাঁও জিলাৰ জ্যেষ্ঠ অধিবক্তা সমাজকৰ্মী জ্যোতিৰিন্দ্ৰ মোহন গোস্বামীৰ আজি পুৱা নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। তেওঁৰ মৃত্যুত জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম সাহিত্য সভাৰ সপ্তমীতম পাঠশালা অধিৱেশনৰ সামৰণি। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ। ৰাজ্যৰ 12,375খন বিদ্যালয়ত গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ। অসমতো বিশ্ব কৰ্কট ৰোগ দিৱস পালন। ৰোগৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প। আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ বক্সিঙত লাভলীনা বৰগোহাঁই অভিনৱ শইকীয়াৰ পদক নিশ্চিত।
Thank you.